Ella akakpani. Batori hoite moi jinti rani deka eter ghai ghai batori khumu hol Rastopati Srimati Draupadi Murmue aji Rajasthanor Jaisalmeror Bayusena Kendrot tholua projectire nirmito helicopter prasantor uranat bhag loy Sarkari Hadharanikoron Prokriya, Unnato Byabohar Husolota, Aru Projecti Adharito Prokhakhonor Bistaror Joriote, Dekhor Homskaror Goti Toranito Korise Boli Prokash Korise. Canadair Pradhanmantri Mark Carney Aji Charidiniya Bhromon Husire Bharotole Ahibo. Pakistanor Protirokha Mantriye Afghanistanor Biruddhe Mukolikoi Juddho Ghoshona Korise. Aru ICC T20 Biswakap Cricket Protijogitat Aji Colombot Hobologiya Super 8or Ekhon Khelot England New Zealandor Biruddhe Obotirno Hobo. Etia Bitong Batori Rastopati Srimati Draupadi Murmue Aji Rajasthanor Jaisalmeror Bayusena Kendrot Tholua Projectire Nirmito Helicopter Prasantor Uranot Bhag Loy. Uranor Purbe Rastopati Srimati Murmuk Bayusenar Bishoya Hokole Helicopter Khonor Karjokhomotar Bishoye Bitongbhabe Obogoto Kore. Obhiggo Bayusenar Pilot Hokole Porichalona Kora Ei Uranot Tholuabhabe Nirmito Projukti Aru Juddho Totporota Prodorshon Kora Hoy. এই উড়ানৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰমুৱে বায়ুখানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু ভাৰতৰ থলুৱা প্ৰতিৰক্ষা নিৰ্মাণ পৰিস্থিতি তন্ত্ৰক শক্তিশালীকৰণৰ সৈতে জড়িত বৈজ্ঞানিক অভিযন্তা আৰু কৰ্মীসকলৰ প্ৰয়াসৰ প্ৰশংসা কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে আজি বিয়লি পোখৰাণত থকা ফায়াৰিং ৰেঞ্জত ভাৰতীয় বায়ুখানৰ অনুশীলন বায়ু শক্তিৰ সাক্ষী হ'ব এই অনুশীলনত যুদ্ধ বিমান পৰিবহণ বিমানৰ কৌশল প্ৰদৰ্শন কৰা হ'ব Sarkare Hadharanikoron Prokriya, Unnato Byabohar Husolota, Aru Projecti Adharito Prokhakhonor Bistaror Joriote, Dekhor Homskaror Goti Toranito Korise Boli, Pradhanmantri Narendra Modiye Prokash Korise. Bikoshito Bharotor Babe Projecti, Homskar Aru Orthobyabostha Shirshok Ekhon Budgetuttor Webinarot Video Conferencing Byabosthare Onkho Loi, Pradhanmantri Gorakiye Ei Montobyo Kore. Teo Koy, Je Homskaror Mulyayon Kebol Ghoshonar Joriote Nohoy. বৰঞ্চ তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাৱৰ ওপৰত আধাৰিত হ'ব লাগে তেওঁ কৃত্ৰিম বুদ্ধিমত্তা ব্লকচেইন আৰু ডাটা এনালাইটিক্সৰ ব্যাপক প্ৰয়োগৰ জৰিয়তে স্বচ্ছতা পাৰদৰ্শিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে বিগত দশকত চৰকাৰে আন্তঃগাঁথনি খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি কয় চৰকাৰে বহু ভাবি চিন্তি এই সিদ্ধান্ত লৈছে যে ঘাইপথ ৰেলৱে বন্দৰ ডিজিটেল নেটৱৰ্ক আদিৰ দৰে সম্পদসমূহ নিৰ্মাণৰ জৰিয়তেহে দেশৰ উন্নয়ন সম্ভৱ হ'ব এনে সম্পদসমূহে অনাগত বহু দশকৰ বাবে উৎপাদনশীলতা বৃদ্ধি কৰি তেওঁ কয় যে 11 বছৰ পূৰ্বে বাজেটত কেৱল 2 লাখ কোটি টকা আবণ্টন দিয়াৰ বিপৰীতে শেহতীয়া কেন্দ্ৰীয় বাজেটত 12 লাখ কোটিলৈ বৃদ্ধি পাইছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেই আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব এয়া হ'ব প্ৰধানমন্ত্ৰী কাৰ্নেইৰ প্ৰথম ভাৰত ভ্ৰমণ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি শ্ৰী কাৰ্নেই আজি মুম্বাইত উপস্থিত হ'ব পৰৱৰ্তী দুটা দিনত তেওঁ কেইবাখনো ব্যৱসায়িক আলোচনাত মিলিত হোৱাৰ লগতে ভাৰত আৰু কানাডাৰ মুখ্য কাৰ্যবাহী বিষয়া উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰিব পহিলা মাৰ্চত প্ৰধানমন্ত্ৰী কাৰ্নেই নতুন দিল্লীলৈ যাব 2 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদ হাউছত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব দুয়োগৰাকী নেতাই ভাৰত কানাডা কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব তেওঁলোকে লগতে বাণিজ্য আৰু বিনিয়োগ শক্তি খনি কৃষি শিক্ষা গৱেষণা আৰু উদ্ভাৱন আদি বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ বৰ্তমানৰ সহযোগিতা সন্দৰ্ভতো আলোচনা কৰিব দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় বিষয়সমূহক লৈও মত বিনিময় কৰিব তেওঁলোকে লগতে ভাৰত কানাডা মুখ্য কাৰ্যবাহী বিষয়াসকলৰ মঞ্চতো অংশগ্ৰহণ কৰাৰ কথা আছে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ মৃত্যু দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী ৰাধাকৃষ্ণনে কয় যে চন্দ্ৰশেখৰ আজাদ কেৱল এগৰাকী বিপ্লৱীয়ে নাছিল বৰঞ্চ পৰম বীৰত্বৰে ব্ৰিটিছ শাসনৰ ভেটি কপাই তুলিছিল শ্ৰীৰাধাকৃষ্ণনে কয় যে আজাদে তেওঁৰ নামটো প্ৰকৃতাৰ্থত জীয়াইছিল আৰু এই অমৰ শ্বহীদগৰাকীৰ বীৰত্বই প্ৰতিটো প্ৰজন্মক দেশসেৱাত নিয়োজিত হবলৈ সদায় অনুপ্ৰাণিত কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰশেখৰ আজাদৰ শ্বহীদ দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছে এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চন্দ্ৰশেখৰ আজাদে অন্যায়ৰ বিৰুদ্ধে দৃঢ়তাৰে কিদৰে থিয় দিব লাগে সেয়া শিকাই থৈ গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে, আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে আফগানিস্তানৰ বিৰুদ্ধে মুকলিকৈ যুদ্ধ ঘোষণা কৰিছে। আজি পুৱা পাকিস্তানে কাবুল আৰু দুখন আফগান প্ৰদেশত বিমানেৰে আক্ৰমণ চলায়। তালিবানৰ মুখপাত্ৰ জাবিহুল্লা মুজাহিদে জনোৱা মতে কাবুল, কান্দাহাৰ আৰু পাংটিয়াত আজি পাকিস্তানী সেনাই বিমান আক্ৰমণ চলায়। ইপিনে, যোৱা নিশা আফগানিস্তানৰ বিৰুদ্ধে চলোৱা আক্ৰমণত কমেও 133 জন আফগান তালিবান যোদ্ধাৰ মৃত্যু হয় বুলি পাকিস্তানে দাবী কৰিছে। ইপিনে, তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে তেওঁলোকে 19টা পাকিস্তানী সামৰিক ঘাটি অধিকাৰ কৰিছে আৰু 55জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে। অৱশ্যে কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই সংখ্যাসমূহৰ তথ্যৰ সত্যতা প্ৰমাণ কৰা নাই যদিও দুয়োখন দেশে বিস্তৰ ক্ষতি হোৱা বুলি দাবী কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ' গুটেৰেছে দুয়োখন দেশক কূটনীতিৰ জৰিয়তে এই যুদ্ধৰ অৱসান ঘটাবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ কৰা সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত নতুন ৰূপত নিৰ্মাণ কৰা ঐতিহ্য ভৱনটোও মুকলি কৰিব। এই উপলক্ষে আজি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, বিমল বৰা, ৰূপেশ গোৱালাকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। শ্ৰীসোণোৱালে এই অনুষ্ঠানৰ পৰাই ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদো উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ আঁচনিৰ সচিব ভি এল কান্তৰাওৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধিৰ দল এটা সীমান্তৰে বৈ অহা নদীসমূহৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ বাবে আলোচনা কৰিবলৈ ভূটানলৈ ৰাওনা হয়। প্ৰতিনিধি দলটোৱে পুনাত চাংচু ৱানত থকা জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যকলাপ সন্দৰ্ভতো আলোচনা কৰিব। জলশক্তি মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে সচিব পৰ্যায়ৰ এই দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশে বান ব্যৱস্থাপনা আৰু বানৰ পূৰ্বাভাস প্ৰকাশ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু ভূটানে সহযোগিতাৰে কৰি থকা ব্যৱস্থাসমূহৰ বিষয়ে পৰ্যালোচনা কৰিব। বিবৃতিটোত লগতে কয় যে সীমা অতিক্ৰম কৰা নদীসমূহৰ ওপৰত ভূটানত বৰ্তমানৰ জল আৰু বতৰ বিজ্ঞান পৰ্যবেক্ষণ ব্যৱস্থা শক্তিশালী আৰু আধুনিকীকৰণ, বানৰ পূৰ্বাভাসৰ বাবে তথ্য বিনিময় ব্যৱস্থাৰ উন্নতকৰণৰ বাবেও আলোচনা কৰা হয়। মন্ত্ৰালয়ে লগতে কয় যে এই আলোচনাত বিকাশ আৰু কাৰিকৰী তথ্য বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা, বানপানী আৰু বতৰৰ পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰতো আলোচনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট প্ৰতিৰক্ষা বিশ্লেষক মাৰুফ ৰাজাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰয়াত ৰাজাই সাংবাদিকতাৰ জগতখনলৈ যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। তেওঁ কয় যে মাৰুফ ৰাজাই প্ৰতিৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত বিষয়সমূহৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে জনসাধাৰণৰ আগত ব্যাখ্যা কৰিব পাৰিছিল। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8ৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানৰ জয়ছালমেৰৰ বায়ুসেনা কেন্দ্ৰত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত হেলিকপ্তাৰ প্ৰচণ্ডৰ উৰণত ভাগ লয়। চৰকাৰে সাধাৰণীকৰণ প্ৰক্ৰিয়া, উন্নত ব্যৱহাৰৰ সুচলতা আৰু প্ৰযুক্তি আধাৰিত প্ৰশাসনৰ বিস্তাৰৰ জৰিয়তে দেশৰ সংস্কাৰৰ গতি ত্বৰান্বিত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেই আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আৰু আৰচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোত হ'বলগীয়া ছুপাৰ 8ৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।